Νέα Ακαθημανή. Μπακρά πρόσφυγου που νομπογοή. Ετία πρόβλημα μπακρά χαμοχόλ. Λουκοχαβάη κάτια κρομονικά αδελίτω ονειών χώρα οφείλου κορδίου και πρόσφυγου χαϊμποστο χώρα πρόσφυγου αρβάβε. Την τουρβάτε στο κοινό ραξιβολ για χώρα. Πρόβλημα ότι νοέντα μου δια οχαδέ βαρε ακαζουμένη μονοκή μπατώνου στον αριζουγέτη. Δεν κουβίδε χωρί ζώνο χαδέρο που είτε μόνο θα διώκτο κορυβό. Ζωμού Κασμίρο Ουκοραϊτοπαλ Μονοστίνχαϊ, αζυπού Ζωμού Βαβροτίνο Βαρβίς και Μπορπορά, Πορτακά Ζουκάρι Όμορνα Τζάφκαρ Κρίσκοδοτη Πρόθαμ Πρωτορόλ Τζάφκαρ Χουχαραμ Ποκορέ. Κορνατοπορ Χαμιρίζουλα Κουα Πορτ Δουργορόνα, Τερόγορακι Λουκέ Παν Χερουέσε. Άρου, Βαρβάτ Κάιλε Βαρβάτος ο Φοβολογία ICC T20 Μπισόκα Πρωτέ 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 লোকসভাৰ কাৰ্যক্ৰমণিকা আজি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটৰ অনিয়মৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্লোগান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটী গঠন কৰা হৈছে। সদনৰ কাম কাজ পূৰ্ব পৰিকল্পিতভাৱে চলিবলৈ নিদিয়াটো সংসদীয় গণতন্ত্ৰৰ বাবে সঠিক নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে সদস্যসকলে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত বিষয়টো উত্থাপন কৰিব পাৰে। নীটৰ বিষয় লৈ আলোচনাৰ বাবে বিৰোধী পক্ষই উত্থাপন কৰা দাবী প্ৰত্যাখ্যান কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আলোচনাৰ বাবে নিৰ্ধাৰিত সময়ত অন্য বিষয় লৈ আলোচনা কৰাৰ পৰম্পৰা নাই। তেওঁ লগতে কংগ্ৰেছ আৰু অন্য বিৰোধী দলসমূহে সংসদৰ গৰিমাৰ অৱমাননা কৰা বুলি অভিযোগ তোলে। শ্ৰীৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আলোচনাৰ সময়ত উত্থাপন কৰা যিকোনো বিষয়ৰ উত্তৰ দিবলৈ সাজু আছে। তাৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম কাজ দিনটোৰ ভাগে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই বিষয়টো লৈ বিৰোধী দলসমূহে উত্থাপন কৰা সভা স্থগিতকৰণৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে। কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টীকে ধৰি বিৰোধী দলসমূহে নীট পৰীক্ষাৰ অনিয়মৰ বিষয়টো উত্থাপন কৰে আৰু বিষয়টো লৈ আলোচনা কৰাৰ বাবে দাবী উত্থাপন কৰে। অধ্যক্ষ ওম বিৰলাই কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত অন্য বিষয় লৈ আলোচনাৰ অনুমতি প্ৰদান কৰিব পৰা নাযায়। তেওঁ কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়তে বিৰোধী দলসমূহে নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব। তেওঁ লগতে কয় যে চৰকাৰী আলোচনাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে উত্থাপন কৰা সকলো বিষয়ৰ উত্তৰ দিব বুলি আশা কৰা হয়। ইয়াৰ পাছতে নিম্ন সদনত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষাৰ্থীসকলক এনে এটা বাৰ্তা দিব খোজে বিষয়টো সঁচাকৈ গুৰুত্বপূৰ্ণ, গতিকে বিষয়টো লৈ আলোচনা হ'ব লাগে। পাছত অধ্যক্ষই সদনৰ কাম কাজ অব্যাহত ৰাখে যদিও কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে অচলাৱস্থাৰ মাজতে সদনৰ কাম কাজ দুপৰীয়া 12 বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাতো আজি নীটক লৈ হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিৰোধী সাংসদসকলে উত্থাপন কৰা সভা স্থগিতকৰণৰ জাননী অগ্ৰাহ্য কৰি কয় যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি দিয়া ভাষণত প্ৰশ্ন ফাদিলকাণ্ডৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলক কঠোৰ শাস্তি প্ৰদানৰ কথা উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ সময়ত সদস্যসকলে বিষয়টো লৈ আলোচনা কৰাৰ পৰ্যাপ্ত সময় পাব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ পাছতে কংগ্ৰেছৰ প্ৰমোদ তিৱাৰীয়ে কয় যে 25 লাখ শিক্ষাৰ্থীয়ে বিষয়টো লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্চ সদনত বিৰোধী পক্ষৰ নেতা মল্লিকাৰ্জুন খাৰ্গেই কয় যে যোৱা 7 বছৰত 70 বাৰ প্ৰশ্নকাকত ফাইল হৈছে। তেওঁ বিষয়টো লৈ আলোচনাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী, আম আদমী পাৰ্টী, আৰ জে ডি আৰু অন্যান্য দলৰ সদস্যসকলে সদনত হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও প্ৰতিবাদী সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থুল খান নকটাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া 12 বজালৈ স্থগিত ৰাখে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক আৰু শ্ৰীমোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটিৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কাশ্মীৰ উপত্যকাত থকা অমৰনাথ গুহা দৰ্শনৰ বাৰ্ষিক অমৰনাথ যাত্ৰা কাইলৈৰ পৰা পেহেলগাম আৰু বালতল পথেৰে আৰম্ভ হ'ব। সংবাদ মাধ্যমৰ আগত উপ ৰাজ্যপাল শ্ৰীসিনহাই কয় যে বিগত 3-4 বৰ্ষত অমৰনাথ যাত্ৰাৰ যাত্ৰীসকলৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তেওঁ কয় যে চলিত বৰ্ষতো জম্মু কাশ্মীৰ প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি গঢ়ি তোলাৰ লগতে যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আন প্ৰয়োজনীয় ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। যাত্ৰীৰ নিৰাপত্তা আৰু যান বাহনৰ গতিবিধি নিৰীক্ষণ কৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে CCTV কেমেৰা সংস্থাপন কৰা হৈছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আজি 8.36 একৰ ভূমিৰ দখল সম্পৰ্কীয় কলাধন বৈধকৰণৰ এটা গোচৰত ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন প্ৰদান কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী সম্প্ৰতি ভূমি কেলেংকাৰীৰ জৰিয়তে কলাধন বৈধকৰণৰ অভিযোগত ৰাঁচীৰ বিৰছা মুণ্ডা কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈছে। বিধি বলবৎকাৰী সঞ্চালকালয়ে 31 জানুৱাৰীত তেওঁক গ্ৰেপ্তাৰ কৰিছিল। আকাশবাণী গুৱাহাটীৰ 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীৰ প্ৰচাৰৰ উপযোগী বাতৰিৰ এটা 1 মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 9716680969 আৰু 9619686569 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন আজি সন্ধিয়া 7 বজাৰ পৰ্যন্ত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। কৰ্ণাটকৰ হাবেৰী জিলাৰ গুলনাহাল্লিত আজি এখন যাত্ৰীবাহী ট্ৰেভেলাৰে ট্ৰকৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত 13গৰাকী যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে আন 4গৰাকী আহত হয়। নিহতসকলৰ ভিতৰত 2টি শিশুকে ধৰি 8গৰাকী মহিলা আছে। পুনে বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত আজি নিচেই পুৱা এই দুৰ্ঘটনা সংঘটিত হয়। ভাৰত কাইলৈ বাৰ্বাডোছত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গায়ানত অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন ইংলেণ্ডক 68 ৰানত পৰাস্ত কৰে। বৰ্ষা বিঘ্নিত খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেটৰ বিনিময়ত 171 ৰান কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 16 অভাৰ আৰু 4টা বলত 8টা উইকেট হেৰুৱাই 103 ৰানহে কৰিবলৈ সমৰ্থ হয়। ইংলেণ্ডৰ হৈ হেৰী ব্ৰুকে 19টা বলত 25 ৰান কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু অক্সৰ পেটেলে 3টাকৈ উইকেট দখল কৰে। যশপ্ৰীত বুমৰাহে 2টা উইকেট লাভ কৰে। অক্সৰ পেটেলক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। লোকসভাৰ কাৰ্যক্ৰমণিকা আজি নিতৌ অনিয়ম হোৱাৰ অভিযোগত বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা পতাকা জোকাৰি অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। কৰ্ণাটকৰ হাবেৰী জিলাত হোৱা পথ দুৰ্ঘটনাত 13গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। আৰু ভাৰত কাইলৈ বাৰ্বাডোছত হ'বলগীয়া ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।